মানুহে বাখাৰ আচৰিত কাম কৰিছিল আৰু বাখাৰজনে অগে অনুসৰণ কৰিব। যীশু দয়ালু থাকিব, বেমাৰী হিলেগে ভালা কৰাব আৰু ঈশ্বৰ লাভৰ বিষয়ে শিক্ষা দিব। হাৰে যাৱা পাপী মন হিলেগে উদ্ধাৰ কৰিবলৈ অই আহিছে। যি ভোলা উমগে পাপীগে কৈছে উ ভোলা চৈতন মন হিলেগে যীশুগে নিন্দা কৰিছে। মন হলে নেতা হলে যীশুগে হিংসা কৰিব। যীশু যে ঈশ্বৰ লাভ ওলা উদয় ওৰা বিশ্বাস নকৰে, উৰাওকে বন্দী কৰিছে আৰু ওলা বিৰুদ্ধে মিছা কথা লগাইছে। উৰা ওলা মাথানি কাটা লগা টুপি পিন্ধি দিছে, ওলা মাথানি চেপ ফেলে তালিচ কৰিছে। যীশুৱে কিন্তু কোনো বিৰোধ নকৰে, কেনেকি ইদে যে ঘটিবলগীয়া আছে অই জানে। অই সৈতন মন গল হাত নি মৰিবগে ধৰা দিছে, ঈশ্বৰলা বলিদান হব মৰিবগে যীশু আহিছে। সুবালা মন গল পাবলা শাস্তি নিজলৈ উফুৰ্ণি নিবাগে অই আহিছে।